আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণৰ সামৰণি, প্ৰায় 62% ভোটদান, অসমত অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন, 11 মে'ত ভোটগণনা, লোকসভাত ৱাক অফ সংশোধনী বিধেয়ক 2025ৰ সপক্ষে আৰু বিপক্ষে শাসক বিৰোধীৰ বক্তব্য, যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ, আৰু গুৱাহাটীত আজিৰে পৰা দ্বিতীয় খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত আজি অনুষ্ঠিত ভোটগ্ৰহণৰ সামৰণি পৰিছে। পৰিষদৰ অন্তৰ্গত কামৰূপ আৰু গোৱালপাৰা জিলাত বিয়লি 3 বজালৈ 62%ৰো অধিক ভোটদান হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ অন্তৰ্গত 14টা পৰিষদীয় সমষ্টিত বিয়লি 3 বজালৈ 82.42% ভোটদান হৈছে। পৰিষদৰ অন্তৰ্গত বুন্দাপাৰা সমষ্টিত সৰ্বাধিক 71.51% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। একেদৰে বকো সমষ্টিত 65.45%, উত্তৰ বনগাঁৱত 66.35%, গোবৰ্ধনত 67.47% আৰু শিলপতা সমষ্টিত 66.64% ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাত বিয়লি 3 বজালৈকে 62.44% ভোটদানৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত দোদান সমষ্টিত সৰ্বাধিক 71.94%, দাৰিদুৰীত 71.07%, দ্বাৰকা সমষ্টিত 68.81% আৰু বৰদামাল কল্যাণপুৰ সমষ্টিত 67.43% ভোটদান হৈছে। গোৱালপাৰা জিলাৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰত আজি নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাত এই ভোটগ্ৰহণ সন্দৰ্ভত জিলাখনৰ পৰা এয়া আমাৰ সংবাদদাতা ৰশিদুল হুছেইন।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 36টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ অন্তৰ্গত 20টা আৰু কামৰূপ জিলাৰ অন্তৰ্গত 16টা পৰিষদীয় সমষ্টি আছে। ইতিমধ্যে কামৰূপ জিলাৰ 2টা আৰু গোৱালপাৰা জিলাৰ 1টা সমষ্টিত NDAৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত বাকী 33টা সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হয়। পুৱা 7 বজাৰ পৰাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি শৃংখলাবদ্ধভাৱে ভোটদান সাব্যস্ত কৰে। গোৱালপাৰা জিলাৰ 19টা সমষ্টিৰ বিপৰীতে 362টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান চলে। উল্লেখযোগ্য যে 20 নম্বৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত বিজেপিৰ দলৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত আজি জিলাখনৰ 19টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ জৰিয়তে 52গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইতিমধ্যে প্ৰায় সংখ্যক কেন্দ্ৰত ভোটগ্ৰহণত জড়িত বিষয়াসকলে ভোট প্ৰক্ৰিয়া সমাপ্ত কৰি বেলট বাকচসহ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হৈছে। বেলট বাকচসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হ'ব। 4 এপ্ৰিল তাৰিখে ভোটগণনাৰ জৰিয়তে ফলাফল ঘোষণা কৰা হ'ব।
আজি ভোটগ্ৰহণ হোৱা বেলট বাকচসমূহ জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। পৰহিলৈ 4 এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকাও প্ৰকাশ কৰা হ'ব। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰথম পৰ্যায়ত অহা 2 মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। ভোটগ্ৰহণৰ বাবে 25,007টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। 1,80,36,682গৰাকী ভোটদাতাই এই নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচনৰ বাবে 1,20,000 কৰ্মচাৰী নিয়োগ কৰা হ'ব। অৱশ্যে ষষ্ঠ অনুসূচীৰ এলেকাত এই নিৰ্বাচন অনুষ্ঠিত নহয়। আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় 2.5 লাখ টকা, জিলা পৰিষদৰ বাবে 10 লাখ টকা আৰু গাঁও পঞ্চায়তৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় সৰ্বাধিক 25,000 টকা ধাৰ্য কৰা হৈছে বুলি নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এই নিৰ্বাচনত EVMৰ পৰিৱৰ্তে বেলট বাকচ ব্যৱহাৰ কৰা হ'ব বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
They have now using M3 machine from 2014 election. So je agor teologo je M2 machine asile, etu allow korisile state election commission bebhar koribo karne. Etu ami kori asile. Now eta EVM or teologor kon life span diye ase 15 bochor. So that life span is now over of you can say 90-95% je machine ase. So machine available nai M2. State election commission teologo etia M3 machine use koribole permission nidiye because teologo
পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ ডঃ ভি নাৰায়ণনে আজি কামৰূপ জিলাৰ চন্দ্ৰপুৰত নিৰ্মাণ হ'বলগীয়া নেত্ৰা প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ডঃ নাৰায়ণনে চন্দ্ৰপুৰত 200 বিঘা ভূমিত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰত আৰম্ভ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। অধ্যক্ষগৰাকীয়ে প্ৰকল্পটোৰ ভিতৰত থকা গছ গছনি নকটাকৈ পাৰিপাৰ্শ্বিক পৰিৱেশ অটুট ৰাখি প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সংশ্লিষ্ট বিষয়াক আহ্বান জনায়। সাংবাদিকৰ আগত মন্ত্ৰী শ্ৰীমহন্তই কয় যে চলিত বৰ্ষৰ বাজেটত ৰাজ্যৰ এটা নিজা উপগ্ৰহৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। বিত্তীয় বৰ্ষৰ প্ৰথম দিনাৰ পৰা বাজেটৰ কাম আৰম্ভ কৰা হৈছে। এই কৃত্ৰিম উপগ্ৰহ আছাম ছেট নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে চন্দ্ৰপুৰত ভূমি আবণ্টন দিছে।
ৱাকফ সংশোধনী বিধেয়ক 2025 সন্দৰ্ভত লোকসভাত আজি দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। 2024 চনৰ 8 আগষ্টত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা 13 ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি এই বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমানসকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয় যে চৰকাৰে ৱাকফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্মনিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাকফ পৰিষদৰ বিভিন্ন মুছলিম পন্থা, মহিলা আৰু অনামুছলিম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিধেয়কখনক লৈ বিৰোধী পক্ষই জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে 2013 চনত UPAৰ শাসনকালত ৱাকফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰিজিজুৱে কয় যে যুটীয়া সংসদীয় কমিটি আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰি উলিওৱাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাৱে আলাপ আলোচনা কৰিছিল। বিতৰ্কত ভাগ লৈ বিৰোধী পক্ষৰ সদস্যসকলে এই বিধেয়কখনে দেশৰ সংবিধানত উল্লেখ কৰা সকলো ধৰ্মৰ সম অধিকাৰৰ ধাৰণাত আঘাত আনিছে বুলি অভিযোগ কৰে আৰু বিধেয়কখনৰ বিৰোধিতা কৰে। লোকসভাত কংগ্ৰেছ উপ দলপতি গৌৰৱ গগৈয়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ সংশোধনীয়ে সংবিধানক দুৰ্বল কৰিব আৰু সমাজক বিভাজিত কৰাৰ লগতে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব। সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে বিধেয়কখনৰ আঁৰৰ অভিপ্ৰায় ভাল নহয় বুলি অভিযোগ কৰে আৰু দেশখনত বিজেপিয়ে ভোট বিভাজনৰ ৰাজনীতি কৰে বুলি অভিযোগ কৰে। বিতৰ্কত হস্তক্ষেপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়কখনে পূৰ্বৰ UPA চৰকাৰৰ দিনত ৱাকফ সম্পত্তিৰ নামত ব্যৱসায় হোৱা বুলি মন্তব্য কৰে আৰু সংশোধনীৰ জৰিয়তে কোনো ধৰ্মীয় কাম কাজত হস্তক্ষেপ কৰাৰ কোনো অভিপ্ৰায় নাই বুলি স্পষ্ট কৰি দিয়ে। এই বাতৰি লিখা পৰলৈকে লোকসভাত বিতৰ্ক অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে কমাৰবন্ধা আলিৰ উত্তৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা মিছন হস্পিটেলৰ প্ৰৱেশদ্বাৰৰ সমীপলৈ নিৰ্মাণ হোৱা 581 মিটাৰ দৈৰ্ঘ্যৰ ৰেলৱে উৰণ সেতুখন মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু ভাৰতীয় ৰেলৱেৰ অংশীদাৰিত্বত 77 কোটি 27 লাখ টকা ব্যয়েৰে উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। ডঃ শৰ্মাই আজি যোৰহাটত অত্যাধুনিক সা সঁজুলি সম্পন্ন স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে। এই প্ৰকল্পৰ বাবে 12 কোটি 50 লাখ টকা ব্যয় কৰা হৈছে। এই কেন্দ্ৰটোৱে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণক সেৱা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা যান বাহনৰ মেনুৱেল ফিটনেছ পৰীক্ষাৰ পৰিৱৰ্তে স্বয়ংক্ৰিয় পৰীক্ষা কাৰ্যকৰী হ'ব। ইয়াৰ ফলত যান বাহনৰ গৰাকীয়ে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ বাহন পৰীক্ষা কৰোৱাৰ আৱশ্যকতা নাথাকিব। যোৱা 31 মাৰ্চত মুখ্যমন্ত্ৰীয়ে বিশ্বনাথত 15 কোটি 57 লাখ টকা ব্যয় সাপেক্ষ এনেধৰণৰ কেন্দ্ৰ এটা মুকলি কৰিছে। যোৰহাটৰ চিনামৰাত মুখ্যমন্ত্ৰীয়ে 19 কোটি 98 লাখ টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা সন্মিলন কক্ষটো উদ্বোধন কৰে। 120খন আসনযুক্ত এই কেন্দ্ৰটো মুকলি কৰাৰ ফলত যোৰহাটবাসীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজনত সুবিধা লাভ কৰিব। 3118 বৰ্গ কিলোমিটাৰ ভূমি সামৰি নিৰ্মিত এই কেন্দ্ৰটোত এটা কাৰ্যবাহী কক্ষ, এটা মিডিয়া কক্ষ, এটা ভোজন কক্ষকে ধৰি ভালেমান সুবিধা ৰখা হৈছে। এই সন্মিলন কক্ষ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় 180 কোটি টকা ব্যয়েৰে নিৰ্মীয়মান স্বাধীনতা সংগ্ৰামৰ সংগ্ৰহালয় আৰু উদ্যানৰ কাম অহা বছৰৰ জানুৱাৰীত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে।
মুখ্যমন্ত্রী দায়িত্ব লয়ে 2021 চনত গুৱাহাটীত মই প্রদান করা স্বাধীনতা দিবসৰ প্রথমটো ভাষণতে যোৰহাট জেলত আমি এক ঐতিহাসিক স্বাধীনতা সংগ্রামৰ উদ্যান হিচাপে নির্মাণ করার সংকল্প ঘোষণা করেছিল। প্রায় 200 বিঘা মাটিত 180 কোটি টকাৰে নির্মাণ হৈ থকা এই যোৰহাট কারাগারৰ সন্মুখত আমি নির্মাণ করা ফ্রিডম মেমোরিয়াল মিউজিয়াম আর উদ্যানও আমি 2026 চনের জানুয়ারি ফেব্রুয়ারি মাহর ভিতরতে উদ্বোধন করি যোৰহাটৰ রাইজৰ বাবে, অসমৰ রাইজৰ বাবে আমি আগবঢ়াই দিম। কুশল কোঁৱৰে যি ফাঁসি কাঠত উঠি নিজৰ প্রাণ জাতিৰ বাবে আত্ম উৎসর্গা কৰিছিল, সেই হেঙিং পইণ্ট রাইজে এতিয়া উদ্যানখনৰ অংশ হিচাপে পর্যবেক্ষণ কৰিব পাৰিব আৰু আন আন স্বাধীনতা সংগ্রামী থকা সেলসমূহো তেখেতসকলে নিজে প্রত্যক্ষ কৰিব পাৰিব।
তদুপৰি ভোগদৈ দলং সংযোগী উড়ন সেতুৰ নিৰ্মাণৰ কামো অহা বছৰৰ মাৰ্চৰ আগেয়ে সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ কয়। যোৰহাট আৰু গোলাঘাট জিলা সামৰি ৰূপায়ণ কৰা কেইবাটাও প্ৰকল্প সম্পূৰ্ণ হোৱা পথত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নগাঁও, বিশ্বনাথ, শোণিতপুৰ আৰু যোৰহাট জিলা ভ্ৰমণ সামৰি গুৱাহাটীলৈ উভতা মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত 356 কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ কল্যাণমূলক প্ৰকল্প ৰাইজলৈ উৎসৰ্গা কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্ৰীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ঢেকীয়াজুৰিৰ চিতলমাৰীত বিভাগীয় মন্ত্ৰী অশোক সিংহলে এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সুস্থ সমাজ, স্বাস্থ্যৱান অসম গঠনৰ লক্ষ্যৰে অনুষ্ঠিত এই শিবিৰত জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া, চিকিৎসক, আশাকৰ্মী আদিৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বজালী জিলাটো জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ উদ্বোধন কৰে। পাঠশালাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই শিবিৰত অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত কৰা হয়। তামোলপুৰ জিলাৰ কুমাৰীকাটাত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বৰুৱাই উদ্বোধন কৰা এই শিবিৰত প্ৰায় 500 শতাধিক লোকে চিকিৎসকৰ পৰামৰ্শ তথা স্বাস্থ্যসেৱা গ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ 11খন জিলাৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত আজি মিচিং ভাষাত পাঠদান আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধেমাজিৰ ৰায়চাপৰি প্ৰাথমিক বিদ্যালয়ত আয়োজিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং সাহিত্য সভাই এই ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়। উল্লেখযোগ্য যে চৰকাৰে মিচিং, তিৱা, দেউৰী, ৰাভা, ডিমাচা আৰু কাৰ্বিকে ধৰি 6টা জনগোষ্ঠীয় ভাষাত প্ৰাথমিক পৰ্যায়ত পাঠদানৰ সিদ্ধান্ত লৈছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ এই পদক্ষেপৰ ফলত সকলো স্থানীয় ভাষা উজ্জীৱিত হ'ব বুলি আশা প্ৰকাশ কৰে। কামৰূপ জিলাৰ হালধাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি এটা মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। কামৰূপ দৰং সীমান্তৱৰ্তী অঞ্চলৰ বৰ নদীৰ সমীপত থকা হালধাৰ পৰা বনিয়াচুবালৈ 4,75,00,000 টকা ব্যয়েৰে মথাউৰিটো নিৰ্মাণ কৰা হ'ব। জলসম্পদ বিভাগৰ কামৰূপ জিলা সংমণ্ডলৰ অধীনত নিৰ্মাণ হ'বলগীয়া মথাউৰিটো বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত আয়োজন কৰা হৈছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্ৰীড়া প্ৰকল্প, নেহৰু ষ্টেডিয়াম, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চৌহদ আৰু সোণাপুৰৰ LNEP-ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ডাঃ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত সাঁতোৰ, তেতেলিয়াৰ চাকনিবাৰী ঘাটত চাইক্লিং প্ৰতিযোগিতা হ'ব। মুঠ 7,098 গৰাকী খেলুৱৈয়ে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাৰ অহা 6 এপ্ৰিলত সামৰণি পৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰু এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত বৰপেটাত অনুষ্ঠিত 14 বছৰ অনুৰ্ধ পুলিনদাস আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ নামনি অসম মণ্ডলৰ এখন খেলত আজি বৰপেটাই চিৰাঙক 103 ৰাণত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণৰ সামৰণি প্ৰায় 62% ভোটদান। অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন, 11 মে'ত ভোটগণনা। লোকসভাত ৱাকফ সংশোধনী বিধেয়ক 2025ৰ সপক্ষে আৰু বিপক্ষে শাসক বিৰোধীৰ বক্তব্য। যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। আৰু গুৱাহাটীত আজিৰে পৰা 2য় খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।